প্রথম তিমোথিও অধ্যায় 4। কিন্তু পবিত্র আত্মায় স্পষ্টকৈ কৈছে যে উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁবিলাকে মন দিব, যিবিলাকৰ নিজ বিবেক তপত লোৰে দাগ দিয়া হল। এনে মিছলীয়াবিলাকৰ কপটৰ দ্বাৰাই এই ঘটিব। সেই মিছলীয়াবিলাকে বিয়া কৰিবলৈ নিষেধ কৰে, আৰু বিশ্বাস কৰা আৰু সত্যক জনাবিলাকে ধন্যবাদেৰে সৈতে গ্ৰাহ্য কৰিবলৈ যি যি খোৱা দ্ৰব্য ঈশ্বৰে সৃজিলে তাৰ পৰা পৃথকে থাকিবলৈ আজ্ঞা দিয়ে। কিন্তু ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম, ধন্যবাদেৰে গ্ৰাহ্য কৰিলে বাক্য একোৱেই অগ্ৰাহ্য নহয়। কিয়নো ঈশ্বৰ আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়। এই সকলো কথা ভাইবিলাকৰ মনত লগাকৈ ক'লে, তুমি যি বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী হলা তাৰ বাক্যেৰে প্ৰতিপালিত হৈ খ্ৰীষ্ট যীশুৰ উত্তম পৰিচাৰক হবা। কিন্তু ধৰ্মনিন্দাযুক্ত আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প কথাত মন নিদি ভক্তিত নিপুণ হবলৈ অভ্যাস কৰা। কিয়নো শাৰীৰিক নিপুণতাৰ অভ্যাস অলপ বিষয়ত লাভজনক, কিন্তু ভক্তি সকলো বিষয়তে লাভজনক, কাৰণ সেই বৰ্তমান আৰু ভৱিষ্যৎ জীৱনৰো প্ৰতিজ্ঞাযুক্ত। এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য। কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণ কৰোঁ, কাৰণ যি ঈশ্বৰ সকলো মানুহৰ বিশেষকৈ বিশ্বাস কৰাবিলাকৰ ত্ৰাণকৰ্তা হয়। আমি সেই জীৱনময় ঈশ্বৰত ভৰসা কৰিলোঁ। তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা। তোমাৰ অলপ বয়সক হেয় জ্ঞান কৰিবলৈ কাকো নিদিবা, কিন্তু তুমি বাক্যত আচাৰ ব্যৱহাৰ, প্ৰেম, বিশ্বাস আৰু শুদ্ধতাত বিশ্বাস কৰাবিলাকৰ আৰ্হি হোৱা। মই নাযাওঁ মানে তুমি পঢ়াত উদগণিত আৰু শিক্ষা দিয়াত মনোযোগ কৰা। বৃদ্ধ সমাজে হাত দিওঁতে তাৰে সৈতে ভাববাণীৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ তোমাক দিয়া হল, তোমাৰ অন্তৰত থকা সেই বৰ অৱহেলা নকৰিবা। আৰু সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এইকাৰণে এইবোৰ কথাত মনোযোগ কৰা আৰু এইবোৰত ব্যস্ত থাকা। নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা আৰু এইবোৰত থাকা, কিয়নো ইয়াকে কৰিলে তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা।